এয়া আকাশবাণী। পুৱাৰ বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজস্থানৰ আজমেৰত 14 বছৰীয়া কিশোৰীৰ বাবে ৰাষ্ট্ৰীয় HPV প্ৰতিষেধক অভিযান আৰম্ভ কৰিব। প্ৰধানমন্ত্ৰী মোদীয়ে আজি গুজৰাট ভ্ৰমণ কৰি সানন্দত মাইক্ৰন ছেমিকণ্ডাক্টৰ টেকনলজি ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ ছেমিকণ্ডাক্টৰ প্ৰকল্প মুকলি কৰিব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কালি বিহাৰৰ ভাৰত নেপাল সীমান্তৰ জিলাসমূহৰ নিৰাপত্তা সম্পৰ্কে এখন উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠকত মিলিত হয়। দিল্লী আবকাৰী নীতিৰ গোচৰৰ সৈতে জড়িত আম আদমী পাৰ্টীৰ নেতাসকলক দোষমুক্ত কৰাৰ পাছতে এই ৰায়ৰ প্ৰত্যাহ্বান জনাই কেন্দ্ৰীয় তদন্তকাৰী সংস্থা দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে। আৰু T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ছুপাৰ এইটৰ এখন খেলত ইংলেণ্ডে নিউজিলেণ্ডক 4 উইকেটত পৰাস্ত কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজস্থানৰ আজমেৰত 14 বছৰীয়া কিশোৰীৰ বাবে ৰাষ্ট্ৰীয় HPV প্ৰতিষেধক অভিযান আৰম্ভ কৰিব। প্ৰতিৰোধমূলক স্বাস্থ্যসেৱাক শক্তিশালী কৰাৰ উদ্দেশ্যে সমগ্ৰ দেশতে জৰায়ুৰ কৰ্কট ৰোগ প্ৰতিৰোধৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই অভিযানৰ লক্ষ্য হৈছে প্ৰতিবছৰে সকলো ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ 14 বছৰীয়া প্ৰায় 1,15,00,000 কিশোৰীক প্ৰতিষেধক প্ৰদান কৰা। এই প্ৰতিষেধক চৰকাৰী স্বাস্থ্যকেন্দ্ৰসমূহত বিনামূলীয়াকৈ উপলভ্য হ'ব। এই টীকাকৰণ আয়ুষ্মান আৰোগ্য মন্দিৰ, সামূহিক স্বাস্থ্যকেন্দ্ৰ, উপজিলা আৰু জিলা হাস্পতালসমূহৰ লগতে চৰকাৰী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত প্ৰদান কৰা হ'ব। এই টীকাকৰণ স্বেচ্ছামূলক হ'ব আৰু অভিভাৱকৰ পৰা সন্মতি লাভ কৰিব লাগিব। জৰায়ুৰ কৰ্কট ৰোগত প্ৰতিবছৰে 1,20,000ৰো অধিক মহিলা আক্ৰান্ত হয় আৰু প্ৰায় 80,000 আক্ৰান্তৰ মৃত্যু হয়। উল্লেখযোগ্য যে প্ৰায় সকলো ৰোগীয়ে অতি বিপদজনক হিউমেন পেপিলোমা ভাইৰাছৰ স্থায়ী সংক্ৰমণৰ ফলত এই ৰোগত আক্ৰান্ত হয়। দেশজুৰি চলিবলগীয়া HPV টীকাকৰণ কাৰ্যসূচীয়ে এই ৰোগৰ সৈতে পোনপটীয়াকৈ মোকাবিলা কৰিব আৰু ৰোগ সংক্ৰমণ হোৱাৰ আগতে ইয়াক প্ৰতিৰোধ কৰিব। ৰাজস্থান ভ্ৰমণকালত প্ৰধানমন্ত্ৰীয়ে আজমেৰত 16,680 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা প্ৰকল্প উদ্বোধন তথা আধাৰশিলা স্থাপন কৰিব। এই প্ৰকল্পসমূহ নগৰ উন্নয়ন, খোৱাপানী যোগান, পথ, জলসম্পদ, শক্তি, ঔদ্যোগিক আন্তঃগাঁথনি আদিৰ সৈতে জড়িত। পথ যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰীয়ে কেইবাটাও ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পও মুকলি কৰিব। ইয়াৰ লগতে সকলোৰে বাবে সুৰক্ষিত আৰু বিশুদ্ধ খোৱাপানী যোগান নিশ্চিত কৰাৰ চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰীয়ে কেইবাটাও পানী যোগান প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰিব। ইয়াৰ লগতে প্ৰধানমন্ত্ৰীয়ে ৰাজস্থানৰ বিভিন্ন চৰকাৰী বিভাগত নিযুক্তি লাভ কৰা 21,800ৰো অধিক যুৱক যুৱতীক নিযুক্তিপত্ৰ বিতৰণ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটো ভ্ৰমণ কৰিব। এই ভ্ৰমণৰ কালছোৱাত প্ৰধানমন্ত্ৰীয়ে গুজৰাটৰ সানন্দত মাইক্ৰন ছেমিকণ্ডাক্টৰ টেকনলজি ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ ছেমিকণ্ডাক্টৰৰ প্ৰকল্প মুকলি কৰিব। মুঠ 22,500 কোটি টকাতকৈও অধিক ব্যয়েৰে সানন্দ ATMP সুবিধাই মাইক্ৰনৰ গ্লোবেল মেনুফেকচাৰিং নেটৱৰ্কৰ পৰা উন্নত ডাইনেমিক ৰেণ্ডম এক্সেছ মেমৰী আৰু NAND ছেমিকণ্ডাক্টৰ ৱেফাৰক সম্পূৰ্ণ মেমৰী আৰু ষ্টৰেজ প্ৰডাক্টলৈ ৰূপান্তৰ কৰিব। শ্ৰীমোদীয়ে এই উপলক্ষে আয়োজিত সভাত ভাষণো দিব। ভাৰতীয় চিকিৎসা সংস্থা চমুকৈ IMA সমগ্ৰ দেশতে 14 বছৰ বয়সৰ কিশোৰীক বিনামূলীয়াকৈ HPV প্ৰতিষেধক প্ৰদান কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তক প্ৰশংসা কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ লিখা এখন পত্ৰত IMAই কয় যে এই পদক্ষেপে জৰায়ুৰ কৰ্কট ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত অৰিহণা যোগাই ভাৰতৰ লাখ লাখ মহিলাৰ স্বাস্থ্য আৰু জীৱন সুৰক্ষিত কৰিব। দেশজুৰি এই টীকাকৰণ চলিবলগীয়া 18 শতাধিক স্থানীয় শাখাৰ সৈতে IMAই এই উন্নত ৰাষ্ট্ৰীয় অভিযানক সমৰ্থন কৰিবলৈ সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ বুলিও এই পত্ৰযোগে প্ৰকাশ কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কালি বিহাৰৰ ভাৰত নেপাল সীমান্তৰ জিলাসমূহৰ নিৰাপত্তা সম্পৰ্কীয় এখন উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠকত মিলিত হয়। বৈঠকত সীমান্ত ব্যৱস্থাপনা আৰু অবৈধ কাম কাজ নিৰীক্ষণৰ বাবে সতৰ্কতা ব্যৱস্থাক বৃদ্ধি কৰাত গুৰুত্ব আৰোপ কৰা হয় বুলি গৃহ মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰে। এই বৈঠকত সীমান্ত অঞ্চলৰ অবৈধ কাৰ্যকলাপ প্ৰব্ৰজন, ভাৰতীয় জাল নোট ধনৰ অবৈধ সৰবৰাহ বন্ধ কৰাৰ বাবে বিভিন্ন সংস্থাৰ মাজত সমন্বয়ৰ পোষকতা কৰা হয়। গৃহমন্ত্ৰীগৰাকীয়ে বন আৰু জনসংখ্যাৰহিত এলেকাত কৰা অবৈধ নিৰ্মাণ তথা নো মেনছ লেণ্ড হোৱা দখল উৎখাত কৰাৰ বাবে শূন্য সহনশীলতাৰ নীতি গ্ৰহণৰ কঠোৰ নিৰ্দেশ দিয়ে। সূত্ৰটোৱে লগতে কয় যে ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ নিৰীক্ষণৰ পাছত লাভ কৰা মৃত্যু সম্পৰ্কীয় তথ্যসমূহৰ সত্যতা নিৰূপণৰ প্ৰয়োজন আছে। যদিহে কোনো লোক প্ৰব্ৰজিত বুলি নথিত উল্লেখ আছে কিন্তু সত্যতা নিৰীক্ষণৰ সময়ত ব্যক্তিজন শাৰীৰিকভাৱে উপস্থিত নাই তথা বৈধ ভোটাৰৰ নাম ভোটাৰ তালিকাৰ পৰা ভুলবশতঃ যাতে বাদ পৰি নাযায় তাৰ বাবে ঘৰে ঘৰে গৈ জৰীপ কৰাৰ সিদ্ধান্ত লোৱা হয়। নিজ এলেকাৰ ভিতৰত থকা কোঅপাৰেটিভ বেংককে ধৰি সকলো ধৰণৰ বেংকৰ আইনী আৰু বিত্তীয় নিৰ্দেশনা মানি চলাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ বাবে জিলা দণ্ডাধীশৰ দায়িত্বৰ পৰিসৰ বৃদ্ধি কৰা হৈছে। নগদ ধনৰ লেনদেন আৰু বেংক একাউণ্টৰ সৈতে পান কাৰ্ডৰ সংযোগৰ ক্ষেত্ৰত ৰিজাৰ্ভ বেংকে জাৰি কৰা সকলো নীতি নিয়মে বেংকসমূহে মানি চলিব লাগিব।
হেৰা, তুমি কত আছা? গোটেই ঘৰটো দেখোন গেছ গেছ বনাইছে।
হয় দেখোন, বাচন ধুবলৈ গুচি গলো নহয়। ৰেগুলেটৰটো খুলিয়ে থৈ গলো নেকি? এই ৰবাৰ বা বন্ধ কৰি দিওঁ?
আগতে দৰ্জা খিৰিকিবোৰ খুলি দিওঁ, তাৰপিছত বন্ধ কৰিব লাগিব।
ইছ, ডাঙৰ ভুল কৰিলো দেই, কি যে বিপদ হলহেঁতেন।
আপোনাৰ এটা সৰু ভুলে জীৱনলৈ বিপদ মাতি আনিব পাৰে আৰু আপোনাৰ সতৰ্কতাই বচাব পাৰে আপোনাৰ জীৱন, জীৱিকা, সম্পদ আৰু আপোনজনক। অগ্নিকাণ্ডৰ কাৰণবোৰৰ বিষয়ে জানক, সজাগ হওক আৰু সুৰক্ষিত হৈ থাকক। ৰন্ধন গেছ ব্যৱহাৰ কৰাৰ পাছত সদায় ৰেগুলেটৰৰ ছুইচ বন্ধ কৰিব। বিজুতি ঘটা বৈদ্যুতিক সা সৰঞ্জামসমূহ অনতিপলমে মেৰামতি কৰক, নাইবা তাৰ ঠাইত নতুন সা সৰঞ্জাম ক্ৰয় কৰক। জুই প্ৰশমনৰ বাবে পৰম্পৰাগতভাৱে ব্যৱহাৰ কৰা বস্তু যেনে বালিৰে ভৰা টোপোলা, কম্বল আদি সহজে ঢুকি পোৱা ঠাইতেই ৰাখক। তিতা হাতেৰে তথা খালী ভৰিৰে বৈদ্যুতিক সা সঁজুলি ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকক। যিকোনো জৰুৰীকালীন সহায়ৰ বাবে যোগাযোগ কৰক টোল ফ্ৰী নম্বৰ 1077ত। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আজিৰে পৰা দুদিনীয়া কাৰ্যসূচী লৈ কেৰালাম ভ্ৰমণ কৰিব। আজি উপৰাষ্ট্ৰপতিগৰাকীয়ে চাংগানাছেৰীৰ ছেণ্ট বাৰ্চমেন্ছ মহাবিদ্যালয়ৰ শতবাৰ্ষিকী উদযাপনৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰিব। কাইলৈ শ্ৰীৰাধাকৃষ্ণনে ত্ৰিশুৰৰ দেৱমাথা চি এম আই পাব্লিক স্কুলত চেতনা গণাশ্ৰমৰ আধাৰশিলা স্থাপন কৰিব। তেওঁ তিৰুৱনন্তপুৰমত ছেণ্ট ষ্টিফেন বিদ্যালয়ৰ শতবাৰ্ষিকী উদযাপন সমাৰোহতো অংশগ্ৰহণ কৰিব। দিল্লী আবকাৰী নীতিৰ গোচৰৰ সৈতে জড়িত আম আদমী পাৰ্টীৰ ৰাষ্ট্ৰীয় আহায়ক অৰবিন্দ কেজৰিৱাল, দলৰ নেতা মনীষ ছিছোদিয়া আৰু আনসকলক দোষমুক্ত কৰাৰ পাছতে এই ৰায়ৰ প্ৰত্যাহ্বান জনাই কেন্দ্ৰীয় তদন্তকাৰী সংস্থা দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে। দিল্লী আদালতে এই নিৰ্দেশ গৃহীত কৰাৰ কেইঘণ্টামানৰ পাছতে এই পদক্ষেপ গ্ৰহণ কৰা হয়। বিগত 11 বছৰত ভাৰতৰ শক্তি আৰু সামৰ্থ্যৰ দিশবোৰ চিনাক্ত কৰা হৈছে আৰু চৰকাৰে ইয়াক বাস্তৱত ৰূপায়িত কৰাৰ অৰ্থে অহৰহ কাম কৰি আহিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি নতুন দিল্লীত আয়োজিত এটা অনুষ্ঠানত এই কথা প্ৰকাশ কৰি কয় যে বিশ্বৰ বিভিন্ন দেশে ভাৰতৰ সৈতে বাণিজ্যিক সম্পৰ্ক স্থাপন কৰিবলৈ আগবাঢ়ি আহিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতৰ আত্মবিশ্বাসৰ প্ৰতি আস্থা ৰাখি উন্নত দেশসমূহে ভাৰতৰ সৈতে অতি আগ্ৰহেৰে বাণিজ্যিক সম্পৰ্ক স্থাপন কৰিছে। তেওঁ কয় যে পূৰ্বতে ভাৰতে পশ্চিমীয়া দেশসমূহৰ মুখলৈ চাইছিল, স্বাধীনতাৰ পাছতো এই মানসিকতাৰ পৰা আঁতৰি আহিব পৰা নাছিল, কিন্তু বৰ্তমান ভাৰতে এই মানসিকতা বৰ্জন কৰিব পাৰিছে আৰু থলুৱা উদ্ভাৱন তথা উৎপাদন সামৰ্থ্যৰে দ্ৰুতগতিত বিকাশৰ দিশে আগবাঢ়িছে। চলিত বিত্তীয় বৰ্ষৰ তৃতীয়টো ত্ৰিমাসিকত ভাৰতীয় অৰ্থনীতিয়ে 7.8% বিকাশ লাভ কৰিছে। বাস্তৱিক মুঠ ঘৰুৱা উৎপাদনৰ বিকাশৰ হাৰ 2024-25 বৰ্ষৰ 7.1% তুলনাত 2025-26 বৰ্ষত 7.6% হ'ব বুলি আশা কৰা হৈছে। পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰালয়ে কালি 2022-23 বৰ্ষক ভিত্তিবৰ্ষ হিচাপে ধৰি লৈ বাৰ্ষিক আৰু ত্ৰিমাসিক আনুমানিক হিচাপৰ নতুন শৃংখলা মুকলি কৰে। 2011-12 বৰ্ষত ভিত্তিবৰ্ষ হিচাপে ধৰি লৈ প্ৰকাশ কৰা পূৰ্বৰ শৃংখলাৰ ঠাইত নতুন শৃংখলা প্ৰকাশ কৰা হৈছে। আই চি চি টি20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত কালি কলম্বৰ আৰ প্ৰেমাদাসা ষ্টেডিয়ামত অনুষ্ঠিত ছুপাৰ এইটৰ এখন খেলত ইংলেণ্ডে নিউজিলেণ্ডক 4 উইকেটত পৰাস্ত কৰে। নিউজিলেণ্ডে বান্ধি দিয়া 160 ৰাণৰ লক্ষ্য ইংলেণ্ডে 6টা উইকেটৰ বিনিময়ত 19 অভাৰ 3টা বলতে সম্পূৰ্ণ কৰে। ইংলেণ্ডৰ হৈ টম বেণ্টনে সৰ্বাধিক 33 ৰাণ কৰাৰ বিপৰীতে উইল জেকছে 32 ৰাণ কৰি আউট নোহোৱাকৈ থাকে। নিউজিলেণ্ডৰ হৈ ৰাচিন ৰবীন্দ্ৰই 3টা উইকেট দখল কৰে। আজি শ্ৰীলংকাৰ পাল্লেকেলে আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া ছুপাৰ এইটৰ এখন খেলত পাকিস্তান শ্ৰীলংকাৰ মুখামুখি হ'ব। খেলখন সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজস্থানৰ আজমেৰত 14 বছৰীয়া কিশোৰীৰ বাবে ৰাষ্ট্ৰীয় HPV প্ৰতিষেধক অভিযান আৰম্ভ কৰিব। প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে আজি গুজৰাট ভ্ৰমণ কৰি সানন্দত মাইক্ৰন ছেমি কণ্ডাক্টৰ টেকনলজি ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ ছেমি কণ্ডাক্টৰ প্ৰকল্প মুকলি কৰিব। দিল্লী আবকাৰী নীতিৰ গোচৰৰ সৈতে জড়িত আম আদমী পাৰ্টীৰ নেতাসকলক দোষমুক্ত কৰাৰ পাছতে এই ৰায়ৰ প্ৰত্যাহ্বান জনাই কেন্দ্ৰীয় তদন্তকাৰী সংস্থা দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে। আৰু টি20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ছুপাৰ এইটৰ এখন খেলত ইংলেণ্ডে নিউজিলেণ্ডক 4 উইকেটত পৰাস্ত কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।